নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দিনৰ 11 বজাৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ 28 গৰাকী সাহিত্যিকলৈ 2025-26 বৰ্ষৰ সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা কৰা হৈছে। এইবাৰ মুঠ 18 গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে 10 গৰাকী সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই কথা ঘোষণা কৰে। তেওঁ লগতে অসমীয়া সাহিত্য জগতলৈ অৰিহণা যোগোৱা এই সাহিত্যিক আৰু পেঞ্চনাৰসকলক শুভেচ্ছা জনায়। 2025-26 বৰ্ষৰ সাহিত্য বঁটা লাভ কৰাসকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ডঃ সূৰ্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অপৰ্ণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুবৰ্ণা শইকীয়াকে ধৰি আন কেইবাগৰাকীও সাহিত্যিক আছে। সাহিত্যিকসকলক বঁটাৰ লগতে 50,000 টকা প্ৰদান কৰা হ'ব। ইপিনে সাহিত্য পেঞ্চন লাভ কৰাসকলে প্ৰতিমাহে 8,000 লাভ কৰিব। কাইলৈ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইৰ জন্মদিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাহিত্য বঁটা আৰু পেঞ্চন প্ৰদান কৰা হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া ভ্ৰমণসূচীৰে আজি শিলচৰলৈ গৈছে। হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে হাইলাকান্দিত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত 10,000 চেক বিতৰণ কৰিব। ডঃ শৰ্মাই কাইলৈ শিলচৰত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। এই সন্দৰ্ভত শিলচৰৰ পৰা এয়া আমাৰ সংবাদদাতা আখিৰাণী দাস।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া বৰাক উপত্যকা ভ্ৰমণ কাৰ্যসূচীৰে আজি শিলচৰলৈ আহিব। এই দুদিনীয়া ভ্ৰমণত মুখ্যমন্ত্ৰীয়ে আজি হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আজি প্ৰথমে শিলচৰত উপস্থিত হৈ হাইলাকান্দিলৈ ৰাওনা হ'ব ডঃ শৰ্মা। তাত পুৱা হাইলাকান্দি খেলপথাৰত আয়োজিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। ইয়াৰ পিছতে দুপৰীয়া কাছাৰৰ ধলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰজালেঙা খেলপথাৰত আয়োজিত মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। দেওবাৰে পুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বহু প্ৰত্যাশিত শিলচৰৰ মধুৰাঘাট দলঙৰ আধাৰশিলা স্থাপন কৰিব।
আজি 63 সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে পেৰেড প্ৰদৰ্শন কৰাৰ লগতে অস্ত্ৰ শস্ত্ৰ সঞ্চালনৰ সমৰকলা প্ৰদৰ্শন কৰে। তদুপৰি জৰুৰীকালীন সময়ত অথবা যুদ্ধৰ সময়ত ল'বলগীয়া সাৱধানতা তথা উদ্ধাৰ সম্পৰ্কীয় মকড্ৰিল প্ৰদৰ্শন কৰে। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। তিনিচুকীয়া জিলাৰ বৰগুৰিত থকা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ কাৰ্যালয়তো এই দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণী ৰাজ্যিক বঁটা 2025 এইবেলি বিশিষ্ট কবি আৰু উপন্যাসিক ডাঃ নীলাক্ষী চলিহা গগৈক প্ৰদান কৰা হ'ব। সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণী ন্যাসে আগবঢ়াই অহা এই বঁটা প্ৰদান অনুষ্ঠানটি কাইলৈ গুৱাহাটীৰ কটন এলুমনাই ভৱনত অনুষ্ঠিত হ'ব। বঁটা প্ৰদান অনুষ্ঠানত অধ্যাপক উষাৰঞ্জন ভট্টাচাৰ্য সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। জনপ্ৰিয় ঔপন্যাসিক ডঃ নন্দিতা দেৱী, আকাশবাণীৰ প্ৰাক্তন বিষয়া তথা কবি ৰাজীৱ বৰুৱা আৰু অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ খগেন দহোটীয়াও এই অনুষ্ঠানত উপস্থিত থাকিব বুলি ন্যাসৰ উপদেষ্টা তথা ঔপন্যাসিক নবীন বৰুৱা আৰু পৰিচালন ন্যাসৰক্ষী দীপ্তি কৰ্মকাৰে জানিবলৈ দিয়ে। কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত কালি সন্ধিয়া 25 সংখ্যক বড়োলেণ্ড শ্বহীদ গোল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ হয়। বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰীয়ে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কালিৰ উদ্বোধনী খেলত বিজনীৰ ফেৰেংগা ফুটবল ক্লাবে কচুগাঁৱৰ বৰ্ডি চিখলা স্পৰ্টছ ক্লাবক 3-0 ব্যৱধানত পৰাস্ত কৰে। ফেৰেংগা এফ চি সীমাং ব্ৰহ্মক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বড়ো আন্দোলনৰ সময়ত জীৱন উৎসৰ্গা কৰা শ্বহীদসকলৰ স্মৃতিত প্ৰতিবছৰে এই ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাত বিজয়ী দলটোক ট্ৰফিসহ 1,00,000 আৰু ৰাণাৰ্ছ আপ দলটোক 50,000 প্ৰদান কৰা হ'ব। এতিয়াৰ বাতৰি ইমানেই।